জিহিজকেল 33 অধ্যায়। লোকসকলৰ পক্ষে ভাববাদী এজন নিযুক্ত পহৰীস্বৰূপ। পুনৰাই জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানসকলক এই কথা ঘোষণা কৰা। তেওঁলোকক কোৱা, যেতিয়া মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিম, তেতিয়া সেই দেশৰ লোকসকলে তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকক লৈ তেওঁলোকৰ কাৰণে তাক পহৰী নিযুক্ত কৰিব। তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি হিঙা বজাই লোকসকলক সতৰ্ক কৰে। তেতিয়া যদি সেই লোকসকলে হিঙাৰ শব্দ শুনি সতৰ্ক নহয় আৰু তৰোৱালে আহি তেওঁলোকক বধ কৰে, তেনেহ'লে তেওঁলোকৰ ৰক্তপাতৰ দোষ প্ৰতিজনৰ নিজৰ মূৰতে পৰিব। যদি কোনো এজন লোকে তেওঁৰ হিঙাৰ শব্দ শুনিও সতৰ্ক নহ'ল, তেওঁ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব। কিন্তু যদি তেওঁ সতৰ্ক হয়, তেনেহ'লে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব। কিন্তু পহৰীয়ে তৰোৱাল অহা দেখিও যদি হিঙা নবজায় আৰু লোকসকলক সতৰ্ক হ'বলৈ সুযোগ নিদিয়ে, আৰু তৰোৱালে আহি তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকৰ প্ৰাণ লৈ, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণেই হ'ব। কিন্তু মই পহৰীৰ হাতৰ পৰা তেওঁ ৰক্তপাতৰ প্ৰতিশোধ ল'ম। এতিয়া তুমিও সেই মনুষ্য সন্তান, মই তোমাক ইজৰাইল বংশৰ পহৰীস্বৰূপে নিযুক্ত কৰিলোঁ, তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সতৰ্ক কৰা। যদি মই এজন দুষ্ট লোকক কওঁ, সেই দুষ্ট, তুমি নিশ্চয় মৰিবা, কিন্তু যদি তুমি সেই দুষ্টজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবলৈ একো নোকোৱা, তেতিয়া সেই দুষ্ট লোকজনে নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল'ম। কিন্তু যদি সেই দুষ্ট লোকজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ তেওঁ পথৰ বিষয়ে সতৰ্ক কৰা আৰু তেওঁ নিজ পথৰ পৰা নুঘূৰে, তেন্তে তেওঁ নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। গতিকে তুমি সেই মনুষ্য সন্তান, তুমি ইজৰাইল বংশক কোৱা, তোমালোকে এই কথা কৈছা, আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ধ্বংস হৈ আছোঁ, তেন্তে আমি কেনেকৈ জীয়াই থাকিম? তুমি তেওঁলোকক কোৱা, প্ৰভু যীহুৱাৰ জীৱনৰ শপত, প্ৰভু যীহুৱাই কৈছে, দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিয়নো দুষ্টই যদি নিজৰ পথৰ পৰা ঘূৰে তেতিয়া তেওঁ জীয়াই থাকে। ঘূৰা, তোমালোকৰ কুপথৰ পৰা তোমালোক ঘূৰা, কিয়নো হে ইজৰাইল বংশ, তোমালোক কিয় মৰিবা? আৰু তুমি হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানসকলক কোৱা, ধাৰ্মিকৰ ধাৰ্মিকতাই তেওঁ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ কৰিব নোৱাৰে, আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ'লে তেওঁ নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই তেওঁ পতিত নহ'ব। কিয়নো ধাৰ্মিকজনে পাপ কৰিলে নিজ ধাৰ্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব। যেতিয়া মই ধাৰ্মিকৰ বিষয়ে তেওঁ জীয়াই থাকিব এই বুলি কওঁ, তেতিয়া যদি তেওঁ নিজ ধাৰ্মিকতাত নিৰ্ভয় কৰি অপৰাধ কৰে, তেন্তে তেওঁ ধৰ্ম কৰ্মবোৰ কোনো এটাও সোঁৱৰণ কৰা নহ'ব, তেওঁ কৰা অপৰাধৰ কাৰণে তেওঁ মৰিব। পুনৰাই যেতিয়া মই দুষ্টক কওঁ, তুমি অৱশ্যে মৰিবা, তেতিয়া যদি তেওঁ নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য কৰে, যদি তেওঁ বন্ধক ওলোটাই দিয়ে বা চুৰ কৰা বস্তু পুনৰাই ঘূৰাই দিয়ে আৰু কোনো অপৰাধ নকৰি জীৱনদায়ক বিধিবোৰত চলে, তেন্তে তেওঁ নিশ্চয় জীয়াই থাকিব, তেওঁ নমৰিব। তেওঁ কৰা পাপবোৰৰ কোনো পাপকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ'ব। তেওঁ উচিত আৰু ন্যায় কাৰ্য কৰিলে তেওঁ অৱশ্যে জীয়াই থাকিব। তথাপি তোমাৰ জাতিৰ সন্তানসকলে কয়, প্ৰভুৰ পথ ন্যায় নহয়। কিন্তু তেওঁলোকৰ পথবোৰ হে ন্যায় নহয়। যেতিয়া ধাৰ্মিকজনে নিজ ধাৰ্মিকতাৰ পৰা ওলটি অপৰাধ কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই মৰিব। আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব। তথাপি তোমালোকে কোৱা, প্ৰভুৰ পথ ন্যায় নহয়। হে ইজৰাইল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ ব্যৱহাৰ অনুসাৰে তোমালোকৰ প্ৰতিজনৰ বিচাৰ কৰিম। যিহিজকেলে জিৰচালেমৰ পতনৰ বাৰ্তা পোৱা। আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা জিৰচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি মোক ক'লে, নগৰখন শত্ৰুৰ হাতত পৰিল। পলাই ৰক্ষা পোৱাজন অহাৰ আগেৰে সন্ধ্যাৰ সময়ত জিহুৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল, আৰু তেওঁ ৰাতিপুৱাতে মোৰ ওচৰলৈ অহাৰ সময়ত মোৰ মুখ মেলা হ'ল। সেইকাৰণে মোৰ মুখ মেল খালে মই আৰু বোবা হৈ নাথাকিলোঁ। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, ইজৰাইলৰ ধ্বংসৰ স্থানবোৰত বাস কৰা লোকসকলে কয়, অব্ৰাহাম এজন মাত্ৰ লোক আছিল, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল, কিন্তু আমি হলে অনেক অধিকাৰৰ অৰ্থে দেশ আমাকেই দিয়া হৈছে। এই হেতুকে তেওঁলোকক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, তোমালোকে সতেজ হৈ মাংস খোৱা, মূৰ্তিবোৰলৈ চকু তোলা আৰু ৰক্তপাত কৰা লোক, তেন্তে তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবানে? তোমালোকে নিজ নিজ তৰোৱালত নিৰ্ভয় কৰা, ঘিনলগীয়া কাৰ্য কৰা আৰু নিজ নিজ ওচৰ চুবুৰীয়াৰ পত্নীক অখুচী কৰা লোক, তোমালোকে জানো সঁচাকৈয়ে দেশ অধিকাৰ কৰিবা? তুমি তেওঁলোকক এই কথা ক'বা, প্ৰভু জিহুৱাই এই কথা কৈছে, মোৰ জীৱনৰ শপত, ধ্বংসৰ স্থানবোৰত বাস কৰা লোকসকল অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ'ব, আৰু মুকলি পথাৰত থকাটোক খাবৰ কাৰণে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ আৰু গুহাত থকাবোৰ মহামাৰীত মৰিব। তাৰ পাছত মই দেশক ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম। তেতিয়া তাৰ পৰাক্ৰমৰ গৰ্ব খৰ্ব হ'ব, আৰু ইজৰাইল পৰ্বতবোৰ এনেকৈ ধ্বংস কৰা হ'ব যে কোনেও সেইবোৰৰ মাজেদি নাযাব। মই তেওঁলোকে কৰা তেওঁলোকৰ আটাই ঘিনলগীয়া কাৰ্যৰ কাৰণে মই দেশখন ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম। তেতিয়া মই যে জিহুৱা সেই বিষয়ে তেওঁলোকে জানিব, আৰু তুমি সেই মনুষ্য সন্তান, তোমাৰ বিষয়ে হ'লে তোমাৰ জাতিৰ সন্তানসকলে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰ মুখত তোমাৰ বিষয়ে কথা পাতে, আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুৰি কৰি কয়, ব'লা জিহুৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, সেই বিষয়ে আমি গৈ ভাববাদীজনৰ পৰা শুনোহক। তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্ৰায়ে যিদৰে আহে সেইদৰে আহিব, আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব, কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে। কিয়নো চোৱা, তুমি তেওঁলোকৰ কাৰণে সুন্দৰ গীতৰ দৰে আৰু ভালকৈ বাদ্য কৰিব পৰা মনুহৰ গান যেনহে, তেওঁলোকে তোমাৰ বাক্য শুনিব কিন্তু সেইদৰে কাৰ্য নকৰিব। আৰু যেতিয়া সেয়ে ঘটিব, চোৱা সেয়ে ঘটিবৰ দিন ওচৰ হৈছে, তেতিয়া তেওঁলোকে তেওঁলোকৰ মাজত যে এজন ভাববাদী আছিল সেই বিষয়ে তেওঁলোকে জানিব।